এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে এডভান্টেজ আসাম সন্মিলন মুম্বাইত কেইবাগৰাকী উদ্যোগীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, বিগত তিনি মাহত 2,00,000 দেশী বিদেশী পৰ্যটকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি, গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আজি অন্তিম দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠান আৰু কটকৰ বাৰাৱতী ষ্টেডিয়ামত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ 2খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী, মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া এডভান্টেজ আসাম শীৰ্ষ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ 2 সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে এই সাক্ষাৎকালত তেওঁলোকক অসম চৰকাৰে শেহতীয়াকৈ ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিত অনুমোদন জনাইছে বুলি জানিবলৈ দিয়ে। মুম্বাইত জে এছ ডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দালৰ সৈতে হোৱা আলোচনাত তেওঁ লগতে আন্তঃগাঁথনি তথা শক্তিখণ্ডত ৰাজ্য চৰকাৰৰ সৈতে প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্বৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে। ৰাজ্যখনত বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে শ্ৰীজিন্দালক অৱগত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে পৰৱৰ্তী 5 বছৰত 5,000 ষ্টাৰ্টআপ প্ৰতিষ্ঠানক সহায় কৰাৰ লগতে 1,00,000 কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে। তেওঁ কয় যে ৰাজ্যখনত এতিয়া ভাসমান সৌৰশক্তি প্ৰকল্প, জৈৱ চি এন জিৰ পৰা সেউজ হাইড্ৰজেনলৈকে সেউজ শক্তি আহৰণৰ দিশত সুযোগ সৃষ্টি হৈছে। অসমে বিনিয়োগকাৰীসকলৰ বাবে সুচল নীতি প্ৰস্তুত কৰা বুলিও তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই জে এছ ডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দালক আসন্ন এডভান্টেজ আসাম সন্মিলনৰ 2 সংস্কৰণলৈ আমন্ত্ৰণ জনায়। পাছত মুখ্যমন্ত্ৰীয়ে ৱেলস্পুন ৱৰ্ল্ডৰ অধ্যক্ষ বি কে গোৱেংকাকো সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে শ্ৰীগোৱেংকাৰ সৈতে বস্ত্ৰ, শক্তি, জল পৰিশোধন আৰু আন্তঃগাঁথনি আদি বিষয় লৈ আলোচনা কৰে। অধ্যক্ষগৰাকীক এডভান্টেজ আসামৰ 2 সংস্কৰণলৈ আমন্ত্ৰণ জনাই প্ৰতিষ্ঠানটোৰ অসমৰ বিভিন্ন খণ্ডত কাম কৰাৰ পৰিকল্পনাসমূহক কাৰ্যৰূপ দিয়াত এই সন্মিলন উপযুক্ত মঞ্চ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কালি এছ আৰ গ্ৰুপৰ উপাধ্যক্ষ ৰুবি ৰুইয়াক সাক্ষাৎ কৰি অসমত ইলেক্ট্ৰিক ট্ৰাক নিৰ্মাণ আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সম্ভাৱ্য সহযোগিতাৰ বিষয়েও আলোচনা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত বাঘ নিৰীক্ষণ কৰিবলৈ কেমেৰা সংস্থাপনৰ কাম আৰম্ভ কৰা হৈছে। উদ্যানখনৰ লাওখোৱা বুঢ়াচাপৰিৰ লগতে কেইবাটাও এলেকাত এই কাম সম্পন্ন হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষে প্ৰকাশ কৰে। তেওঁ কয় যে পশু পক্ষীৰ বিচৰণৰ সুবিধাৰ্থে নিয়ন্ত্ৰিতভাৱে বনাঞ্চলৰ আংশিক দাহ কাৰ্য সম্পূৰ্ণ হোৱা এলেকাসমূহতহে কেমেৰা সংস্থাপন কৰা হৈছে। তেওঁ লগতে কয় যে যোৱা বছৰ সংস্থাপন কৰা কেমেৰাৰ পৰা লাভ কৰা 8,00,000 আলোকচিত্ৰৰ পৰা বাঘ গণনা প্ৰক্ৰিয়া চলি আছে। সঞ্চালকগৰাকীয়ে কয় যে উদ্যানখনত সম্প্ৰতি 104টা বাঘৰ অৱস্থিতি আছে যদিও অনাগত সময়ত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। উল্লেখযোগ্য যে বিগত 3 মাহত 1,96,000ৰো অধিক দেশী বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। উদ্যানখনত পৰ্যটকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ডঃ ঘোষে কয় এই পৰ্যটকসকলৰ ভিতৰত 1,90,047 দেশীয় আৰু 6,923 বিদেশী পৰ্যটক। উল্লেখযোগ্য যে যোৱা মাহত 64,844 দেশী বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। ইয়াৰে 2,006 বিদেশী পৰ্যটক বুলিও সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি পুৱা 5 বজাত পৰিৱেশ নিকাকৰণ প্ৰাত প্ৰসংগৰ লগতে পুৱা 8 বজাৰ পৰা নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু দিনৰ ভাগত সেৱা বাহিনীৰ অন্তৰংগ অনুষ্ঠান থৰ্মালোচনা সভাৰো আয়োজন কৰা হৈছে। আজিৰ অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লোৱাৰ কথা। সন্ধিয়ালৈ সংঘৰ মূল পতাকা অৱনমিত কৰি পৰৱৰ্তী আয়োজক সমিতিৰ হাতত অৰ্পণ কৰা হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে তেজপুৰ জিলা শাখাই আয়োজক সমিতিৰ পৰা সংঘৰ মূল পতাকা গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অধিৱেশনৰ 3য় দিনা কালি পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই সংঘৰ মূল পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমৰ জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে হৰিনামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত হৈ উঠে। এই শোভাযাত্ৰাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। সন্ধিয়া অধিৱেশনৰ মূল মঞ্চত সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হোৱাৰ লগতে নাম প্ৰসংগ আৰু অংকীয়া নাটো পৰিৱেশন কৰা হয়। আজি নিশা সমূহীয়া প্ৰাৰ্থনাৰে 94 সংখ্যক অধিৱেশনৰ কাৰ্যসূচীৰ সামৰণি পৰিব। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আজি সামৰণি পৰিব। যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখাস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিনছ, শ্ৰীলংকা আৰু তুৰস্কৰ 20খন নিৰ্বাচিত ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ছবি প্ৰদৰ্শিত হয়। আজি অন্তিম দিনাৰ কাৰ্যসূচী সন্দৰ্ভত সম্প্ৰতি জ্যোতিচিত্ৰবনত থকা আমাৰ সহযোগী মৃদুস্মিতা শৰ্মাই এইদৰে কয়।
অন্তিম দিনৰ কাৰ্যসূচী হিচাপে আজি ছবি প্ৰদৰ্শনৰ লগতে তিনিটাকৈ আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে। 10:30 বজাত অনুষ্ঠিত হ'বলগীয়া প্ৰথম আলোচনা চক্ৰত উপস্থিত থাকিব বিশিষ্ট ছবি পৰিচালক অনিৰ। তেখেতৰ সৈতে কথা পাতিব জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে। 2:00 পৰা 3:00 বজালৈ অনুষ্ঠিত হ'বলগীয়া আন এটা আলোচনা চক্ৰৰ আঁত ধৰিব ছবি পৰিচালক অপৰাজিতা পূজাৰীয়ে। ইউথ এণ্ড চিনেমা দ্য চেঞ্জিং ফেচ অব ষ্টৰী টেলিং বিষয়ক আলোচনা চক্ৰত ভাগ ল'ব যুৱ প্ৰজন্মৰ কেইবাগৰাকীও ছবি নিৰ্মাতাই। 3:30 পৰা 4:30 বজালৈ মহোৎসৱত উপস্থিত থকা শ্ৰীলংকাৰ ছবি নিৰ্মাতা প্ৰসন্ন ভিঠানাগীৰ সৈতে কথা পাতিব চিনেমা বুৰঞ্জীবিদ পাৰ্থজিৎ বৰুৱাই। তাৰ পাছতে সন্ধিয়া 5:30 বজাত মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ইয়াৰ পাছতে ইমতিয়াজ আলী, ৰীমা দাস, অনিৰ আৰু কবিৰ খানৰ পৰিচালিত মাই মেলবৰ্ণ ছবিখনেৰে চলচ্চিত্ৰ মহোৎসৱ সামৰা হ'ব। খন্তেক পাছতেই 10:00 বজাৰ পৰা কোলাজ আৰু দ্য লাইট উইডিন ছবি দুখনৰ প্ৰদৰ্শনেৰে আজিৰ ছবি প্ৰদৰ্শন আৰম্ভ হ'ব।
মন্ত্ৰী পীযুষ হাজৰিকাই নতুন দিল্লীত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰক সাক্ষাৎ কৰি অসমত এখন দিব্যাংগ বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে প্ৰস্তাৱ দিছে। দিব্যাংগসকলৰ সামৰ্থ শক্তিক ৰাষ্ট্ৰ আৰু সমাজ নিৰ্মাণৰ কামত নিয়োজিত কৰাৰ বাবে তেওঁলোকৰ শিক্ষা আৰু দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ দিশত দিব্যাংগ বিশ্ববিদ্যালয়ে উল্লেখনীয় ভূমিকা পালন কৰিব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি অসমত এনে এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি তেওঁ প্ৰস্তাৱ দিয়ে। পৰীক্ষাৰ সময়ছোৱা ছাত্ৰ জীৱনৰ সম্পূৰ্ণ স্বাভাৱিক অংশ হিচাপে গণ্য কৰি ফলাফলৰ বাবে কোনো ধৰণৰ অতিৰিক্ত চাপ নোলোৱাকৈ শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হোৱা উচিত। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কালি অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে পৰীক্ষাৰ বাবে পিতৃ মাতৃ বা অভিভাৱকে ছাত্ৰ ছাত্ৰীক অনাহক চাপ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক ইতিবাচক মানসিকতাৰে উৎসাহিত কৰা প্ৰয়োজন।
চাপটো সকলোবোৰৰ একেই নহয়। কিছুমান ষ্টুডেণ্টছ আছে সিহঁতি হয়তো বা ফেইল কৰিম নে পাছ কৰিম সেইটোৰ ওপৰত চাপ, কিছুসকল ষ্টুডেণ্টছৰ আছে যে আমি 99ৰ ওপৰ পাম নে 98 পাম সেইটোৰ ওপৰত চাপ। মানে ডিমাণ্ডৰ ওপৰত ডিপেণ্ড কৰে যে টিচাৰসকলেও বহুত ডিমাণ্ডিং হৈ গৈছে আৰু এংজাইটিটো এইকাৰণেই হৈছে, এইটোৰ চিকিৎসা লাগে। কিছুমান ল'ৰা ছোৱালীক কিন্তু চিকিৎসা লাগে, মনোৰোগ বিশেষজ্ঞৰ ওচৰত যাব লাগে বা কাউন্সিলিং বা কি কৰিব লাগে এইখিনি সময়ত। যিহেতু ইয়াৰ দ্বাৰাই মই কওঁ এতিয়া যে এতিয়া কিন্তু ল'ৰাটোৰ ওপৰত যদি শুই যদি ক'ব পৰা নাই তেতিয়া ভাবিব যে মই নোৱাৰিম নেকি, যোনটো আমাৰ হতাশাত ভুগিব, তাৰ পৰীক্ষা নহয় কাৰণে আমি আছো তাৰ লগতে বহি, সেইবিলাকেও কিন্তু ষ্ট্ৰেছ দিয়ে। সেই ষ্ট্ৰেছটো মাক দেউতাকৰ অভিভাৱকৰ ষ্ট্ৰেছটো জেনেৰেলাইজ হৈ যায় ল'ৰা ছোৱালী। সেইকাৰণে ঘৰৰ পৰিৱেশটো শান্ত হ'ব লাগে। এইখিনি সময়ত বোলে পৰীক্ষাটো ইমান বেছি ডাঙৰ বস্তু হৈ যায় যে পৰীক্ষাৰ ওপৰত গোটেইখিনিয়ে মানুহেই যেন পৰীক্ষা দি আছে এনেকুৱা ধৰণৰ এটা মানসিক চাপৰ কাৰণে ল'ৰা ছোৱালীবিলাকে চুইচাইড পৰ্যন্ত কৰি দিয়ে। সেইকাৰণে মই ভাবোঁ এইখিনি খুব গুৰুত্ব কথা যে আমি যেতিয়া আমাৰ ল'ৰা ছোৱালীৰ ওপৰত প্ৰেছাৰ দিওঁ, কিয় প্ৰেছাৰ দিওঁ, আমি আমাৰ ল'ৰা ছোৱালী আমাৰ যিবিলাক ড্ৰিমছ সেইবিলাক ফুলফিল কৰাবলৈ বিচাৰোঁ, সেইটো কৰিব নালাগে, সেইটো আনকনচিয়াছলি কৰে মাক দেউতাকে।
মোবাইল ফোনৰ ব্যৱহাৰ সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞ ডঃ হাজৰিকাই এদিনত 2 ঘণ্টাতকৈ অধিক মোবাইল ফোন ব্যৱহাৰ কৰাটোৱে ইয়াৰ প্ৰতি আসক্তি সূচায় আৰু সেয়েহে শিক্ষাৰ্থীৰ লগতে পৰিয়ালৰ সকলোৱে নিৰ্দিষ্ট সময়ৰ বাবেহে মোবাইল ফোনটো ব্যৱহাৰ কৰাৰ লগতে কিছু সময় একেৰাহে মোবাইল ফোনটো ব্যৱহাৰ নকৰাকৈ থকাটো অভ্যাসত পৰিণত কৰা উচিত বুলি মন্তব্য কৰে। অসমক অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ চুকুৰিভৰিয়াত কালি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাজ্যজুৰি গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে আয়োজিত জিলা পৰ্যায়ত কৰ্মশালাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই দৃষ্টিভংগীৰ দিশৰ পৰা জিলা পৰ্যায়ৰ কৰ্মশালাখন অতিকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলৰ লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলালৈ আদৰণি জনাবলৈ তেওঁলোকে আগ্ৰহেৰে বাট চাই আছে। সমগ্ৰ শিক্ষা অসমৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৌজন্যত তথা তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ উদ্যোগত কালি বিজ্ঞান অনুসন্ধান শিশু সমাৰোহ অনুষ্ঠিত হয়। মাকুমৰ গংগা বিচন চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ 5টা শিক্ষাখণ্ডৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰী, তত্বাৱধায়ক শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমল ব্যক্তি আৰু মূল্যায়নকাৰী বিষয়াসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ সমাৰোহলৈ প্ৰকল্প বাছনি কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ কালি সামৰণি পৰে। এই মহোৎসৱত ভাৰতৰ লগতে বিশ্বৰ 26খন দেশৰ কমেও 120গৰাকী লেখক সাহিত্যিকে অংশগ্ৰহণ কৰে। মহোৎসৱৰ দিনকেইটাত 49খন আলোচনা সত্ৰ আৰু কেইবাখনো কৰ্মশালা অনুষ্ঠিত হয়। আফ্ৰিকাক কেন্দ্ৰীয় বিষয় হিচাপে লৈ আয়োজন কৰা এই মহোৎসৱত আফ্ৰিকাৰ কেইবাগৰাকীও লেখকে অংশ লৈ ভাষণ দিয়ে। কলা সাহিত্য আৰু সংস্কৃতি বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফকেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত আয়োজিত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত কালি বিয়লি বিদেশৰ পৰা অহা লেখকসকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সম্প্ৰতি অধ্যয়ন কৰি থকা 40গৰাকী বিদেশী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 30গৰাকীয়ে আফ্ৰিকাৰ। এতিয়া আহক ঋতুপৰ্ণ বৰাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
70জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ কালি ঘোষণা হোৱা ফলাফলত 48খন আসনত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে 22খন আসনত আম আদমী পাৰ্টী জয়ী হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক অসম কাকতে আপৰ দুৰ্গ ভেদি দিল্লীত বিজেপি আৰু অসমীয়া খবৰ কাকতে বিজেপিৰ ছাৰ্জিকেল ষ্ট্ৰাইকত টছনছ আপ শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বিজেপিৰ বিজয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনথলী কালি তৃতীয় দিনাও লোকাৰণ্য হৈ পৰে। সংঘৰ মূল পতাকা উত্তোলন কৰাৰ পাছতে ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা বাতৰিটো আজিৰ কাকতসমূহে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম হৰিনামৰ ধ্বনি উৰুলি দবা শংখ খোল তালৰ ধ্বনিৰে মুখৰিত এৰালতলী পথাৰ। ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিত অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত জে এছ ডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দালৰ সৈতে হোৱা আলোচনাৰ অন্তত প্ৰকাশ কৰিছে। বাতৰিটো দ্য চেণ্টিনেল আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। গাজা ষ্ট্ৰীপত যুদ্ধ স্থগিত ৰখাৰ বাবে কৰা চুক্তিৰ অংশ হিচাপে ইজৰাইলে 183জন পেলেষ্টাইনী কয়দী মুকলি কৰি দিয়াৰ বিপৰীতে হামাছে 3জন পণবন্দীক মুকলি কৰি দিয়াৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বিশিষ্ট প্ৰযোজক যোগীৰাজ চৌধুৰীৰ দেহাৱসানৰ বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ ঋতুপৰ্ণা। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ফিলোবাৰী আৰক্ষী আৰু কাকপথাৰ আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা ফিলোবাৰীৰ গাভৰুভেটি গোপীগোলাত মাদক দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত এজন লোকক আটক কৰে। ধৃত লোকজনৰ পৰা প্ৰায় 12 গ্ৰাম মাদক দ্ৰব্য আৰু এখন মটৰচাইকেল আৰক্ষীয়ে জব্দ কৰিছে। খেলৰ বাতৰি। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কটকৰ বাৰাৱতী ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। ভাৰতে নাগপুৰত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত 4টা উইকেটত জয়লাভ কৰিছিল। কোল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভিণ্টেজ চাৰ্কুলৰ সহযোগত প্ৰেৰণা আয়াছোৱা দ্বিতীয় সংস্কৰণ মাৰাথন আজি গুৱাহাটী মহানগৰীত আয়োজন কৰা হৈছে। আজি পুৱা সৰুসজাই ষ্টেডিয়ামৰ পৰা মাই চিটি মাই ৰাণ শীৰ্ষক শ্লোগানেৰে আৰম্ভ হোৱা মাৰাথনত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে শুভাৰম্ভ কৰে। এই মাৰাথনত মুখ্য অতিথি হিচাপে অসমৰ মুখ্য সচিব ডঃ ৰবি কোটা উপস্থিত থাকে। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমে এতিয়ালৈকে 3টা সোণ 15টা ৰূপ আৰু 15টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ 33টা পদক অৰ্জন কৰিছে। আজি নেটবল, টেবুল টেনিছ, জিমনাষ্টিক আৰু জুডত পদক জয়ৰ বাবে অসমৰ খেলুৱৈসকল অৱতীৰ্ণ হ'ব। আজি পুৰুষৰ টেবুল টেনিছৰ ডাবলছত প্ৰিয়ানুজ ভট্টাচাৰ্যৰ নেতৃত্বত অসমে প্ৰথম খেলত অৱতীৰ্ণ হ'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে লন বল পেয়াৰ শিতানত অসমৰ নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকাৰ যুটিটোৱে কালি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৰু পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। এডভান্টেজ আছাম সন্মিলন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মাৰ মুম্বাইত কেইবাগৰাকী উদ্যোগী সাক্ষাৎ। বিগত 3 মাহত 2 লাখ দেশী বিদেশী পৰ্যটকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি। গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আজি অন্তিম দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠান। আৰু কটকৰ বাৰাৱতী ষ্টেডিয়ামত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।